আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। অসমক আহোম ৰাজত্বৰ সোণালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 3,420 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি। ৰাজ্যৰ 818 গৰাকী লেখক লেখিকালৈ যুৱ লেখক সন্মান। আৰু বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি টুৱেণ্টি ক্ৰিকেটৰ প্ৰথমখন খেলত যোৱা নিশা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ 8 উইকেটত জয়লাভ। নমস্কাৰ, পৰাঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সূচনা হৈছে আৰু অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নামৰূপ সাৰ কাৰখানাত কালি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ অসমক আহোম ৰাজত্বৰ সোণালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। নামৰূপৰ নতুন এমনিয়া ইউৰিয়া প্ৰকল্পৰ বাবে কৃষক ৰাইজক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অন্নদাতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কয় যে নামৰূপত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পত বছৰি 12 লাখ মেট্ৰিক টনতকৈও অধিক সাৰ উৎপাদন কৰা হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ প্ৰসংগত অসম উত্তৰ পূব ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হ'ব বুলি উল্লেখ কৰি নামৰূপৰ নতুন প্ৰকল্পই এই পৰিৱৰ্তনকে সূচায় বুলি মন্তব্য কৰে।
मैंने पहले भी कहा है कि पूर्वी भारत भारत के विकास का ग्रोथ इंजन बनेगा। नामरूप की ये नई यूनिट इसी बदलाव की मिसाल है। यहाँ जो खाद बनेगी वो सिर्फ असम के खेतों तक नहीं रुकेगी, ये बिहार, झारखंड, पश्चिम बंगाल और पूर्वी उत्तर प्रदेश तक पहुँचेगी। ये कोई छोटी बात नहीं है, ये देश की खाद जरूरत में नॉर्थ ईस्ट की भागीदारी है। नामरूप जैसे प्रोजेक्ट ये दिखाते हैं कि आने वाले समय में नॉर्थ ईस्ट आत्मनिर्भर भारत का बहुत बड़ा केंद्र बनकर उभरेगा।
অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত অসমে এতিয়া বিকাশ আৰু উন্নয়নৰ নতুন আকাশ চুবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকাশমুখী কাম কাজ আৰু অস্তিত্ব ৰক্ষাৰ যুঁজেৰে চৰকাৰে ৰাজ্যখনক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিছে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
10,000 কোটি টকা ইয়াতে ব্যয় কৰা হ'ব আৰু অসমৰ ৰাইজৰ আবেগৰ প্ৰতি সন্মান জনাই আমাৰ ৰাজ্য চৰকাৰকো এই সমস্ত প্ৰকল্প 40% অংশীদাৰ ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছে। ইয়াৰ আগতে নুমলীগড় শোধানাগাৰতো 26% অংশীদাৰিত্ব ল'বলৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক সুযোগ দিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰে যে অসমৰ তেল, অসমৰ গেছ আৰু অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত আমাৰ অসমৰ ৰাইজৰ অধিকাৰ আছে।
2030 চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই প্ৰকল্পই ৰাজ্যখনক ঔদ্যোগিক দিশত যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 3,420 গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে মন্ত্ৰী অশোক সিংহাল আৰু প্ৰশান্ত ফুকন উপস্থিত থাকিব। অনুষ্ঠানত চিকিৎসা শিক্ষা আৰু গৱেষণা সঞ্চালকালয়ৰ অধীনত 1,998 গৰাকী, স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ অধীনত 828 গৰাকী, স্বাস্থ্যসেৱা পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ 592 গৰাকী আৰু আয়ুষ সঞ্চালকালয়ৰ অধীনত 2 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে আজি নিযুক্তি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলৰ সৈতে মুঠ 1,45,449 গৰাকী ব্যক্তিয়ে বৰ্তমানলৈকে নিযুক্তি লাভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনৰ সভাকক্ষত উচ্চ ক্ষমতাসম্পন্ন বিনিয়োগ সমিতিৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত বিনিয়োগৰ কেইবাটাও প্ৰস্তাৱৰ পৰ্যালোচনা কৰা হয়। ডঃ শৰ্মাই লগতে বিনিয়োগকাৰীসকলৰ প্ৰস্তাৱসমূহ যাতে খৰতকীয়াকৈ বাস্তৱায়িত হোৱাৰ দিশত আগবাঢ়ে তাৰ বাবে বিনিয়োগকাৰীসকলৰ সমস্যা আৰু প্ৰস্তাৱৰ বুজ লয়। তেওঁ এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনাও প্ৰদান কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাক্সা আৰু হাফলঙৰ কাৰাগাৰত বন্দী হৈ থকা 7 জন অভিযুক্তক ভাৰ্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যা সম্পৰ্কীয় ধাৰা সন্নিৱিষ্ট হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে যোৱা 16 ডিচেম্বৰত সমগ্ৰ বিষয়টো বিচাৰৰ বাবে ছেচন ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰে। অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালীকে ধৰি অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা 818 গৰাকী 40 বছৰ অনুৰ্ধ লেখক লেখিকাক যুৱ লেখক সন্মানৰ বাবে বাছনি কৰা হৈছে। নিৰ্বাচিত লেখক লেখিকাসকলক অহা 24 ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা প্ৰাংগণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জনাব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হ'ব। অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ যুটীয়া প্ৰচেষ্টাত নগাঁও আৰু কাৰ্বি আংলং জিলাৰ পৰা 19 জন অবৈধ প্ৰৱেশকাৰীক নিজ দেশলৈ উভতাই পঠিওৱা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। ইপিনে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা হুজাই আৰু বিশ্বনাথ জিলাৰ 2 গৰাকী মহিলাসহ 3 জনক আৰক্ষীয়ে গোৱালপাৰাৰ ডিটেনশ্যন কেম্পৰ পৰা লৈ গৈ BSFক হস্তান্তৰ কৰে। জিলা প্ৰশাসনে যোৱা শনিবাৰে এটা নিৰ্দেশযোগে এই লোককেইজনক 24 ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল। পশ্চিম কাৰ্বি আংলং জিলাত কালি 3,200 পৰিয়ালক ভূমিপট্টা বিতৰণ কৰা হয়। খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা পুৰ্থিমি আকেমাং আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই পৰিয়ালসমূহক ভূমিপট্টা বিতৰণ কৰে। এই আঁচনিৰ অধীনত অনাগত সময়ত মুঠ 2 লাখ পৰিয়ালক ভূমিপট্টা বিতৰণ কৰা হ'ব বুলি শ্ৰীৰংহাঙে প্ৰকাশ কৰে।
এই বছৰৰ ভিতৰত 2 লাখ পৰিয়ালৰ আমি পঠিয়া কিমান বিনামূলীয়া দিব, ফ্ৰী অফ কষ্ট দিব। অহা যোৱাও কাৰ্বিলা অটনমাছ কাউঞ্চিলৰ পৰা বহন কৰিছে, খোৱা বোৱাও কাৰ্বিলা অটনমাছ কাউঞ্চিলৰ পৰা বহন কৰিছে, আৰু পটাও 1 পইচা নিদিয়াকৈ পটাও বিনামূলীয়া দিছে। টোটেল ইয়াত 3,200 পৰিয়ালক পটা দিয়া হৈছে। গতিকে লাহে লাহে কাৰ্বি আংলঙত বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব। এতিয়া নেক্সট কাৰ্বি আংলঙৰ ট্ৰেইন চলা সুবিধা হ'ব, জাগিৰত পৰা বৈঠালাংশ হৈ খেৰণি হৈ এইফিনি উমৰাংশ হৈ যাব, ট্ৰেইনো আহিব।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দৰ্য বৰ্ধনৰ উদ্দেশ্যে নিৰ্মাণ বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প গৃহমন্ত্ৰী অমিত শ্বাহে 29 ডিচেম্বৰত উদ্বোধন কৰিব। নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ উঠা প্ৰকল্পটো উদ্বোধন কৰি গৃহমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে 2021 চনৰ 25 ফেব্ৰুৱাৰীত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে বটদ্ৰৱা থান কলা, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি উঠাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ হ'ব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষত দ্বিতীয়বাৰলৈ ৰেলৰ টিকটৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে। অহা 26 ডিচেম্বৰৰ পৰা দূৰণিবতীয়া যাত্ৰীবাহী ৰেলৰ ভাড়াৰ নতুন নিৰিখ কাৰ্যকৰী হ'ব বুলি ৰেল মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে জুলাইত দূৰণিবতীয়া মেইল আৰু এক্সপ্ৰেছৰ ভাড়া বৃদ্ধি কৰা হৈছিল। প্ৰতি কিলোমিটাৰৰ ভিত্তিত সংৰক্ষিত আৰু অসংৰক্ষিত টিকটৰ ভাড়া বৃদ্ধি হ'ব। দূৰণিবতীয়া ৰেলৰ সাধাৰণ শ্ৰেণীৰ ক্ষেত্ৰত প্ৰথম 215 কিলোমিটাৰ পৰ্যন্ত ভাড়াৰ কোনো সালসলনি নহয়। মাদক দ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় প্ৰতিদিনে আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক আটক কৰে। কাছাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 519 গ্ৰাম হেৰইনসহ 4 জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে লোককেইজনক জেৰা অব্যাহত ৰাখিছে। বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা তথা বোলছবি নিৰ্মাতা হেমচন্দ্ৰ বৰালৈ এইবাৰৰ অসম নাট্য সন্মিলন বঁটা আগবঢ়োৱা হৈছে। অসম নাট্য সন্মিলনৰ কৰ্ণধাৰ সমিতিৰ এখন সভাত কালি এই কথা প্ৰকাশ কৰা হয়। সন্মিলনীৰ তৰফৰ পৰা জানিবলগীয়া মতে বিশিষ্ট নাট্যকাৰ, পৰিচালক, অভিনেতা সপুন্তি বৰদলৈক এইবাৰ মহেন্দ্ৰ বৰঠাকুৰ বঁটা প্ৰদান কৰা হ'ব। একেদৰে বিশিষ্ট নাট সমালোচক অতুল মজুমদাৰক সত্যপ্ৰসাদ বৰুৱা নাট সমালোচক বঁটা প্ৰদান কৰা হ'ব। অৰুণাচল প্ৰদেশৰ পঞ্চায়ত নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপিয়ে বৃহৎ জয় সাব্যস্ত কৰিছে। যোৱা 15 ডিচেম্বৰত অনুষ্ঠিত নিৰ্বাচনত জিলা পৰিষদ আৰু গাঁও পঞ্চায়তৰ গৰিষ্ঠ সংখ্যক আসন বিজেপিয়ে লাভ কৰিছে। দলটোৱে লগতে ইটানগৰ পৌৰ নিগমৰ নিৰ্বাচনত 20টা ৱাৰ্ডৰ ভিতৰত 14টাতে জয়লাভ কৰিছে। অৱশ্যে পাছিঘাট পৌৰ পৰিষদত আঞ্চলিক দল পিপলছ পাৰ্টী অৰুণাচলে 8টা ৱাৰ্ডৰ 5টাত জয়লাভ কৰাৰ বিপৰীতে বিজেপিয়ে 1টা আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে 1টা ৱাৰ্ডত জয়লাভ কৰে। বিৰোধী দল কংগ্ৰেছে 1খন লাভ কৰিবলৈ সমৰ্থ নহল। বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি টুৱেণ্টি ক্ৰিকেটৰ 5খনীয়া শৃংখলাৰ প্ৰথমখন খেলত যোৱা নিশা ভাৰতে শ্ৰীলংকাক 8 উইকেটত পৰাস্ত কৰে। ভাৰতে 122 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 14 অভাৰ 4টা বলতে 2টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমা ৰড্ৰিগ্ছে সৰ্বাধিক 69 আৰু স্মৃতি মান্ধানাই 25 ৰাণ কৰে। ইয়াৰ পূৰ্বে শ্ৰীলংকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেট হেৰুৱাই 121 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ বিস্মি গুণাৰত্নে সৰ্বাধিক 39 ৰাণ কৰে। ভাৰতৰ হৈ ক্ৰান্তি গড়, দীপ্তি শৰ্মা আৰু নানলাপু ৰেড্ডি চাৰানীয়ে এটাকৈ উইকেট লাভ কৰে। ভাৰতৰ জেমিমা ৰড্ৰিগ্জক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। অসমীয়া চলচ্চিত্ৰ জগতৰ এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈ যোৱা নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। ককা দেউতা, নাতি আৰু হাতী, মণিৰাম দেৱাল, মৰম তৃষ্ণা, লতিঘটি, প্ৰতিধ্বনি, ৰতনলাল, সোণমাই আদি বহুকেইখন জনপ্ৰিয় অসমীয়া বোলছবিত বলিষ্ঠ অভিনয়েৰে তেওঁ দৰ্শকৰ মন জয় কৰিবলৈ সমৰ্থ হৈছিল। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ জিন্তিৰাণী ডেকাৰ সৈতে।
লিটৰ পাৰত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচী আইনত পৰিণত হ'ল জি ৰামজি বিধেয়ক, 818গৰাকীলৈ ৰাজ্য চৰকাৰৰ যুৱ লেখক সন্মান প্ৰদান আদি বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এম জি এনৰেগাৰ নাম সলনি কৰি ভি ভি জি ৰামজি কৰাৰ প্ৰতিবাদত কালি কংগ্ৰেছে জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কালি নামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমীয়া আকাশ স্পৰ্শ কৰা বুলি প্ৰকাশ কৰিছে। এই বাতৰি দৈনিক অসম কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতত ৰেলৰ খুন্দাত কৰুণভাৱে মৃত্যু খাবতি লোৱা অসমৰ 8টা হাতী সন্দৰ্ভত কেন্দ্ৰৰ প্ৰতিবেদন বিচৰাৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নামৰূপত 11,000 কোটি টকা ব্যয় সাপেক্ষ এমনিয়া ইউৰিয়া সাৰ প্ৰকল্প আধাৰশিলা স্থাপন কৰা বাতৰিটো প্ৰকাশ পাইছে। এই বাতৰি অন্যান্য কাকতেও প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে বোকাখাটত এটা শোকাবহ পথ দুৰ্ঘটনাত 3গৰাকী যুৱক যুৱতী নিহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। বাংলাদেশৰ শেহতীয়া ঘটনা তথা সংখ্যালঘু নিৰ্যাতনৰ পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্ট কাললৈ চট্টগ্ৰামৰ ভাৰতীয় ভিছা কেন্দ্ৰ বন্ধ কৰি দিয়া বাতৰিটো দৈনিক অগ্ৰদূত কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতত গ্ৰাম্য নিয়োগ নীতিত বৃহৎ পৰিৱৰ্তনৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভি ভি জি ৰামজি বিধেয়কত অনুমোদন জনোৱাৰ বাতৰি প্ৰকাশ কৰিছে। অহা 26 ডিচেম্বৰৰ পৰা ৰেল ভাড়া বৃদ্ধি পাব। এই সন্দৰ্ভত ভাৰতীয় ৰেলৱে ভাড়াৰ নতুন নিৰীখ প্ৰকাশ কৰিছে। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতৰ লগতে অসমীয়া প্ৰতিদিন কাকতেও প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা সন্দৰ্ভত পৰিয়ালৰ সদস্যসকলৰ ক্ষুব্ধ হোৱাৰ এটা বাতৰি আমাৰ অসম কাকতৰ লগতে অন্যান্য কাকতেও প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তিৰাণী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলি পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 26 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অসমক আহোম ৰাজত্বৰ সোণালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি। ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ 3,420গৰাকী প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ প্ৰদান। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ শীৰ্ষ ন্যায়াধীশৰ আদালতত আজি প্ৰথমটো শুনানি। ৰাজ্যৰ 818গৰাকী লেখক লেখিকালৈ যুৱ লেখক সন্মান আৰু বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি20 ক্ৰিকেটৰ প্ৰথমখন খেলত যোৱা নিশা শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ 8 উইকেটত জয়লাভ। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।